এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম চুক্তিত সন্নিৱিষ্ট অন্যতম প্ৰস্তাৱ অনুসৰি গঢ় লৈ উঠা আই আই টি গুৱাহাটী ৰাজ্যখনৰ জনসাধাৰণৰ অভিলাষ আৰু আশা আকাংক্ষা পূৰণৰ উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। আই আই টি গুৱাহাটী 33 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ আজি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। এই প্ৰতিষ্ঠানটোৱে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক আৰু বিদ্যায়তনিক উত্তৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। কম সময়ৰ ভিতৰতে আই আই টি গুৱাহাটীয়ে দেশৰ ভিতৰতে অন্যতম প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ শিক্ষক শিক্ষয়িত্ৰী গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰচেষ্টাতে এয়া সম্ভৱ হৈ উঠিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ গৱেষণাই পৰৱৰ্তী সময়ত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। বিদ্যায়তনিক দিশৰ লগতে এনেধৰণৰ সুদূৰ প্ৰসাৰী বিষয়সমূহত প্ৰতিষ্ঠানটোৱে গুৰুত্ব আৰোপ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ভেলু অব এন ইনষ্টিটিউচন সাচ এজ আই আই টি গুৱাহাটী ডি এফ অ কেনট বি মেজাৰ্ড অনলি বাই দ্য কোৱালিটি অফ ইট একাডেমিক প্ৰগ্ৰেমছ অৰ দ্য নাম্বাৰ অফ দ্য ৰিচাৰ্চ পেপাৰ ইট প্ৰডিউচেছ। ইটছ লাৰ্জাৰ কণ্ট্ৰিবিউচন লাইজ ইন ইটছ এবিলিটি টু এপ্লাই নলেজ টু ডিফিকাল্ট প্ৰব্লেমছ এণ্ড ট্ৰান্সলেট ৰিচাৰ্চ ইন টু চলিউচন দেট ইম্প্ৰুভছ দ্য লাইভ অফ দ্য পিপল। The government of Assam is already working with IIT Guwahati across several areas. This partnership provides a strong foundation for what we can achieve together in the future. One of our most important collaborations is the Assam Advanced Healthcare Innovation Institute.
ডঃ শৰ্মাই লগতে আই আই টি গুৱাহাটীৰ গৌৰৱোজ্জ্বল যাত্ৰাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 100টা বৃত্তি আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে আজি হঠাৎ কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছত বেকিনৈৰ জলস্তৰ বৃদ্ধি পাইছে। নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নৈপৰীয়া অঞ্চলসমূহত বানৰ আশংকাই গা কৰি উঠিছে। বাক্সা জিলা প্ৰশাসনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুৱাৰে পৰা নাৰায়ণগুৰিসহ নৈপৰীয়া অঞ্চলসমূহত সতৰ্কবাণী জাৰি কৰিছে। প্ৰশাসনে নৈপৰীয়া জনসাধাৰণক শীঘ্ৰে নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনাইছে। ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নদীৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিত বানৰ আশংকাই দেখা দিছে। বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত প্ৰশাসনে পুনৰ সতৰ্কতা জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। বিশ্বনাথ জিলাৰ গহপুৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ পাহাৰীয়া ছত্ৰং, কুকুৰজান, ব্ৰহ্মজান আৰু বালিজান নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ বানপীড়িত লোকসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গোৱালপাৰা চহৰৰ বান সমস্যা ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি বানৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি বন্ধ হৈ থকা নলা নৰ্দমাসমূহ খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীৰ উপস্থিতিত নলা নৰ্দমাসমূহ তাৎক্ষণিকভাৱে খুলি দিয়াৰ ফলত অঞ্চলসমূহত আবদ্ধ হৈ থকা বৰষুণৰ পানী কিছু পৰিমাণে হ্ৰাস পাইছে। উল্লেখযোগ্য যে নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছিল। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলা কৃষি বিভাগৰ অন্তৰ্গত জাগিৰত কৃষি উন্নয়ন চক্ৰৰ অধীনৰ পলাচুঙত হাঁহ কুকুৰা কণীৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে পোৱালি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰে। থলুৱা কৃষকসকলক উন্নতমানৰ পোৱালি সহজলভ্য কৰাৰ লগতে পশুপালন খণ্ডৰ বিকাশত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বহিৰাজ্যৰ পৰা আমদানি কৰাৰ পৰিৱৰ্তে থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত হাঁহ কুকুৰাৰ কণী আৰু পোৱালিৰে বজাৰৰ চাহিদা পূৰণ কৰিব পাৰিলে ৰাজ্যৰ কৃষকসকল অধিক লাভান্বিত হ'ব বুলি প্ৰকাশ কৰে। গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগান কাৰ্যসূচী সুদৃঢ় কৰাৰ লগতে দীৰ্ঘম্যাদী জল সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ চাণক্যপুৰীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হৈছে। অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালেও এই সন্মিলনত অংশ লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।